লোকেলিখা শুভবাৰ্তা 8 অধ্যায়। আৰু অলপ সময়ৰ পাছত তেওঁ নগৰে নগৰে আৰু গাঁৱে গাঁৱে যাত্ৰা কৰি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা আৰু প্ৰচাৰ কৰিব ধৰিলে। তেওঁৰ সৈতে সেই 12 জন পাচনীও আছিল। ইয়াৰ উপৰি ভূতৰ আত্মা আৰু নৰিয়াৰ পৰা মুক্ত হোৱা কেইজনীমান তিৰোতা, লগতে 7টা ভূতৰ কবলৰ পৰা উদ্ধাৰ হোৱা মগদলনী বুলি মতা সেই মৰিয়ম আৰু হেৰুদ ৰজাৰ ঘৰগিৰি কোচৰ ভাৰ্যা জোখনা আৰু সুচনা আৰু আন আন অনেক মহিলা তেওঁৰ লগত আছিল। এই তিৰোতাসকলে নিজ নিজ সম্পত্তিৰ পৰা তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিছিল। এজন খেতিয়কৰ দৃষ্টান্ত। সেই সময়ত বিভিন্ন চহৰৰ পৰা দলে দলে মানুহবোৰ আহি যীশুৰ ওচৰত একগোট হৈছিল। তেতিয়া তেওঁ উপলে দিব ধৰোঁতে এই দৃষ্টান্ত দি ক'লে, এজন খেতিয়কে বীজ সিঁচিবলৈ গ'ল। তাতে বীজ সিঁচাৰ সময়ত কিছুমান বীজ বাটৰ কাষত পৰিল। তেতিয়া ভৰিৰে গছকা হ'ল আৰু আকাশৰ চৰাইবোৰে সেইবোৰ খুটি খালে। কিছুমান শিলনিত পৰিল, তাতে গজালি মেলি গছৰ পুলি হৈ বাঢ়িল, কিন্তু সেই ঠাই জীপাল নোহোৱা বাবে পুলিবোৰ শুকাই গ'ল। কিছুমান বীজ কাঁইটৰ মাজত পৰিল, তাতে কাঁইটীয়া বন তাৰ লগত বাঢ়ি হেঁচি ধৰি মাৰিলে, কিন্তু কিছুমান বীজ ভাল মাটিত পৰিল, তাতে সেইবোৰ গজালি মেলি গছ হৈ বাঢ়ি 100 গুণ গুটি ধৰিলে। এইবোৰ কথা কোৱাৰ পাছত তেওঁ বৰ মাতেৰে ক'লে, যিজনৰ শুনিবলৈ কাণ আছে তেওঁ শুনক। পাছত তেওঁৰ শিষ্যবোৰে আহি সুধিলে, এই দৃষ্টান্তৰ অৰ্থ কি হ'ব পাৰে? তাতে তেওঁ ক'লে, ঈশ্বৰৰ ৰাজ্যৰ গোপন ৰহস্যবোৰ জানিবলৈ তোমালোকক অগ্ৰাধিকাৰ দিয়া হৈছে, কিন্তু আন লোকসকলক দৃষ্টান্তৰেহে কেৱল শিক্ষা দিয়া হ'ব, কাৰণ তেওঁলোকে দেখিও নেদেখে আৰু শুনিও তেওঁলোকে নুবুজে। দৃষ্টান্তটোৰ অৰ্থ এই, বীজে ঈশ্বৰৰ বাক্য। বাটৰ কাষত যি বীজবোৰ পৰিছিল সেইবোৰ শুনা লোকসকল, তাতে চৈতানে আহি তেওঁলোকৰ মনৰ পৰা বাক্যবোৰ কাঢ়ি লৈ যায়, যাতে তেওঁলোকে বিশ্বাস নকৰে আৰু পৰিত্ৰাণো নাপায়। আৰু হিলনিত যি পৰিল সেইবোৰ বাক্য শুনি আনন্দৰে গ্ৰহণ কৰা মানুহ, এওঁলোকৰ শিপানো থকাত এওঁলোকে অলপ সময় বিশ্বাসত থাকে, পাছত পৰীক্ষাৰ সময় আহিলে খহি পৰে। আৰু যিবোৰ বীজ কাঁইটনিত পৰিল সেই হৈছে যিসকলৰ শুনাৰ পাছত আয়ুসৰ কাল নিয়াওঁতে জীৱনৰ চিন্তা, ধন সম্পত্তি আৰু সুখত মগ্ন হোৱাত এওঁলোকৰ একো ফল সিদ্ধ নহয়। কিন্তু ভাল মাটিত পৰা বীজবোৰ হ'ল এনেকুৱা মানুহ, তেওঁলোকে বাক্য শুনি সৰল আৰু শুদ্ধৰূপে মনত ৰাখে আৰু সেই বাক্য স্থিৰ হৈ ধৈৰ্যৰে ফল উৎপন্ন কৰে। কোনেও চাকি লগাই পাত্ৰৰে ঢাকি নথয় বা বিচনাৰ তলত নথয়, কিন্তু ভিতৰলৈ অহা সকলোৰে পোহৰ দেখিবলৈ গছাৰ ওপৰতহে থয়। কিন্তু যি প্ৰকাশিত নহ'ব এনে কোনো লুকুৱাই বা বস্তু নাই, আৰু যিহক জনা নহ'ব যি অপ্ৰকাশিত হৈ থাকিব এনে কোনো গুপুত বস্তু নাই। এতেকে আপোনালোকে কিদৰে শুনিছে সেয়া বিবেচনা কৰিব, কিয়নো যিয়ে শুনিছে তেখেতক পুনৰ দিয়া হ'ব, কিন্তু যিয়ে শুনা নাই তেখেতে যি আছে বুলি নিজে ভাবে সেয়াও তেখেতৰ পৰা নিয়া হ'ব। যীশুৰ প্ৰকৃত আই আৰু ভাই। সেই সময়ত যীশুৰ মাক আৰু ভায়েকসকল তেওঁৰ ওচৰলৈ আহিছিল, কিন্তু লোকসকলৰ কাৰণে তেওঁৰ সৈতে সাক্ষাৎ কৰিব নোৱাৰিলে। তেতিয়া তেওঁক এই সম্বাদ দিয়া হ'ল যে আপোনাৰ আই আৰু ভাইসকলে আপোনাক দেখা পোৱাৰ ইচ্ছাৰে বাহিৰত থিয় হৈ আছে। কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক'লে, যিসকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে তেওঁলোকে মোৰ আই আৰু মোৰ ভাই। ধুমুহা বতাহক শান্ত কৰা। পাছত এদিন যীশুৱে শিষ্যবোৰৰ সৈতে এখন নাঙত উঠি তেওঁলোকক ক'লে, আহা আমি সৰু বৰৰ সিপাৰলৈ যাওঁ। তেতিয়া তেওঁলোকে নাও মেলি সিপাৰলৈ গ'ল, কিন্তু যাওঁতে তেওঁ টোপনি আহিল। আৰু সেই সময়তে সৰু বৰৰ ধুমুহা বতাহ বলিবলৈ ধৰিলে, যাতে ঢৌ পানী সোমাই থকাত তেওঁলোক সংকটত পৰিল। তেতিয়া তেওঁলোকে যীশুৰ ওচৰলৈ গৈ তেওঁক জগাই ক'লে, হে নাথ আমি এতিয়া মৰোহে। তেতিয়া তেওঁ সাৰ পাই বতাহ আৰু পানীৰ ঢৌক দবিয়ালে, লগে লগে বতাহ আৰু ঢৌ শান্ত হ'ল আৰু সকলোবোৰ শান্ত হৈ পৰিল। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, তোমালোকৰ বিশ্বাস ক'ত? তেতিয়া তেওঁলোকে ভয়াতু হৈ বিস্ময় মানি ইজনে সিজনক ক'লে, এওঁনো কোন? বতাহ আৰু পানীকো আজ্ঞা দিয়াত সেইবোৰেও তেওঁৰ কথা মানে। ভূতে পোৱা এজন মানুহক সুস্থ কৰা। পাছত তেওঁলোকে গালিল প্ৰদেশৰ সন্মুখত খোৱা গেৰাচনীয়া দেশসকলৰ দেশ পালেগৈ। তাতে যীশুৱে বামত উঠোঁতে নগৰৰ এটা ভূতে পোৱা মানুহ তেওঁৰ আগত উপস্থিত হ'ল। ই বহুদিনৰ পৰা কাপোৰ পিন্ধা নাছিল আৰু ঘৰতো থকা নাছিল, কিন্তু মৈদামবোৰতহে থাকিছিল। সি যীশুক দেখাৰ লগে লগে কান্দিব ধৰিলে আৰু তেওঁৰ সন্মুখতে পৰিল। পাছত বৰ মাতেৰে ক'ব ধৰিলে, হে সৰ্বোপৰি ঈশ্বৰৰ পুত্ৰ যীশু, আপোনাৰ লগত মোৰ কি কাম? মই মিনতি কৰিছো, মোক যাতনা নিদিব, কিয়নো সেই মানুহৰ পৰা ওলাই যাবলৈ তেওঁ অহুচি আত্মাক আদেশ দিছিল, কিয়নো সেই অহুচি আত্মাই মানুহজনক বহুদিনৰ পৰা ধৰি ৰাখিছিল। মানুহজনক শিকলি আৰু বেদীৰে বান্ধি ৰাখিছিল আৰু পহৰাও দি থকা হৈছিল, কিন্তু সি বান ছিঙি ভূতৰ দ্বাৰাই চালিত হৈ নিৰ্জন ঠাইলৈ আহি আছিল। এতিয়া যীশুৱে তাক সুধিলে, তোৰ নাম কি? এতিয়া সি ক'লে, বাহিনী। কিয়নো তাৰ ভিতৰত অনেক ভূত সোমাই আছিল। পাছত সেই ভূতক অগাধ ঠাইলৈ যাবৰ বাবে আজ্ঞা নিদিবলৈ ভূতবোৰে তেওঁক বিনয় কৰিলে। সেই সময়ত পৰ্বতত এজাক গাহৰি চৰি আছিল। তেতিয়া ভূতবোৰে সেই গাহৰিবোৰৰ ভিতৰত সোমাবলৈ অনুমতি বিচাৰি যীশুক মিনতি কৰিলে। তেতিয়া যীশুৱে তেনেদৰেই সিহঁতক অনুমতি দিলে। সেই সময়তে মানুহজনৰ পৰা ভূতবোৰ ওলাই গাহৰিবোৰৰ ভিতৰত সোমাল আৰু লগে লগে গাহৰিজাক লৰি গৈ গৰাৰ পৰা সৰুবৰত পৰি মৰিল। এই ঘটনা দেখি ৰখীয়াবোৰে পলাই গৈ নগৰ আৰু গাঁৱে ভূঞে সম্বাদ দিলে। তেতিয়া মানুহবোৰে সেই ঘটনা চাবলৈ ওলাই আহিল আৰু যীশুৰ ওচৰলৈ আহি দেখিলে যে যি মানুহজনৰ পৰা ভূত ওলাই গৈছিল সি কাপোৰ পিন্ধি সচেতন আৰু জ্ঞান পোৱা হৈ যীশুৰ চৰণৰ ওচৰত বহি আছে। ইয়াকে দেখি আটাই লোকে ভয় কৰিলে আৰু সেই ভূতে পোৱা লোকজনে কেনেকৈ ৰক্ষা পালে দেখাবোৰে সেই বিষয়ে আনবোৰ লোকৰ আগত ক'লে। তেতিয়া গেৰাচনীয়াসকলৰ দেশৰ চাৰিওফালৰ মানুহ আহি তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি যাবলৈ যীশুক অনুৰোধ কৰিল, কিয়নো তেওঁলোকৰ বৰ ভয় লাগিছিল। সেয়েহে তেওঁ নাৱত উঠি উৰতি গ'ল। তেতিয়া যি মানুহৰ পৰা ভূত ওলাই গ'ল সি তেওঁৰ লগত থাকিবলৈ মিনতি কৰিলে। কিন্তু তেওঁ তাক পঠিয়াই দি ক'লে, তোমাৰ ঘৰলৈ যোৱা, ঈশ্বৰে তোমাৰ জীৱনলৈ কেনে মহৎ কৰ্ম কৰিলে সেই বিষয়ে বৰ্ণনা কৰাগৈ। তেতিয়া সি তাৰ পৰা গৈ যীশুৱে তালৈ যি মহৎ কৰ্ম কৰিলে সেই বিষয়ে গোটেই ঘন নগৰত ঘোষণা কৰিব ধৰিলে। এজনী তিৰোতাক সুস্থ কৰা আৰু জায়ৰী জীয়েকক জিওৱা। পাছত যীশু ঘূৰি আহোঁতে লোকসকলে তেওঁক আদৰে গ্ৰহণ কৰিলে, কিয়নো তেওঁলৈ সকলোৱে অপেক্ষা কৰি আছিল। আৰু সেই ঠাইৰ নামঘৰৰ জীয়াৰী নামেৰে এজন অধিকাৰীয়ে আহি যীশুৰ চৰণত পৰিল আৰু তেওঁৰ ঘৰলৈ যাবৰ বাবে তেওঁক বিনয় কৰিলে, কিয়নো তেওঁৰ মাথোন এজনী 12 বছৰীয়া জীয়েক আছিল আৰু তাইও মৰু মৰু হৈ আছিল। তাতে তেওঁ আহোঁতে লোকসকল তেওঁৰ ওচৰত ভিৰ লাগি আছিল। সেই ভিৰৰ মাজত 12 বছৰ ধৰি তেজ যোৱা ৰোগ ভোগ কৰি থকা এজনী তিৰোতা আছিল। তেওঁ চিকিৎসকৰ ওচৰত গৈ সৰ্বস্ব ধন সম্বন্ধীয় ব্যয় কৰিও সুস্থ হোৱা নাছিল। সেইজনী তিৰোতাই যীশুৰ পাছফালেদি আহি তেওঁ কাপোৰৰ দহি চুই দিলে আৰু তেওঁৰ তেজ যোৱা তেতিয়াই বন্ধ হৈ গ'ল। তাতে যীশুৱে ক'লে, মোক কোনে চুলে? তেতিয়া সকলোৱে স্পৰ্শ নকৰা বুলি কোৱাত পিতৰ আৰু তেওঁৰ লগত যোৱা সকলে ক'লে, হে নাথ, লোকসকলে আপোনাক বেৰি ধৰি হেঁচি মেলি ভিৰ কৰি ৰাখিছে। কিন্তু যীশুৱে ক'লে, কোনোবাই মোক চুলে, কিয়নো মোৰ পৰা শক্তি ওলাই যোৱা মই গম পালোঁ। তাতে সেই তিৰোতাজনীয়ে দেখিলে যে তেওঁলৈ ঘটি যোৱা ঘটনাটো কোনো কাৰণত গুপ্ত বুলি ৰাখিব নোৱাৰিব। তেতিয়া তেওঁ কঁপি কঁপি আহি যীশুৰ সন্মুখত উবৰি হৈ পৰিল আৰু কিয় তেওঁক চুইছিল আৰু কেনেকৈ মুহূৰ্ততে সুস্থ হ'ল সেই বিষয়ে সকলোৰে আগত ক'লে। তেতিয়া যীশুৱে তেওঁক ক'লে, আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে, শান্তিৰে যোৱা। তেওঁ এই কথা কৈ থাকোঁতেই নামঘৰৰ অধিকাৰীজনৰ ঘৰৰ পৰা কোনো এজনে আহি তেওঁক ক'লে, তোমাৰ জীয়েৰা মৰিল, গুৰুক পুনৰ দুখ নিদিবা। কিন্তু যীশুৱে এই কথা শুনি তেওঁক উত্তৰ দিলে, ভয় নকৰিবা, বিশ্বাস মাথোন কৰা আৰু তাতেই তাই ৰক্ষা পৰিব। পাছত ঘৰলৈ আহি পিতৰ জোখন জাকুব আৰু ছোৱালীৰ মাক দেউতাকৰ বাহিৰে কোনো এজনকে তেওঁৰ লগত সোমাবলৈ নিদিলে আৰু সকলোৱে সেই সময়ত তাইৰ কাৰণে কান্দি কান্দি শিয়া ভুকুৱাই আছিল। কিন্তু তেওঁ ক'লে, তোমালোকে নাকান্দিবা, তাই মৰা নাই, তাই মাত্ৰ টোপনিহে আছে। কিন্তু তাই মৰিল বুলি তেওঁলোকে জানি তেওঁক হাঁহিলে। কিন্তু তেওঁ তাইৰ হাতত ধৰি মাতি ক'লে, আইটি, উঠা। তেতিয়াই তাইৰ প্ৰাণ উভতি আহিল আৰু তাই উঠি বহিল। তেতিয়া তাইক খাবলৈ দিবৰ বাবে যীশুৱে আদেশ দিলে। তাতে তাইৰ মাক দেউতাকে বিস্ময় মানিলে, কিন্তু এই ঘটনাৰ কথা কাকো নক'বলৈ তেওঁলোকক আদেশ দিলে।